には赤ファミ。বাতৰি পঢ়িছো প্ৰজন্ম চহমীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগৰতলাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে আই এন ডি আই মিত্ৰজোঁট সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। ৰাম নৱমী উপলক্ষে আজি পুনৰ 12:16 অযোধ্যা ৰাম মন্দিৰৰ ভগৱান ৰামৰ মূৰ্তিৰ কপালত সূৰ্য তিলক স্থাপন কৰা হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছত গুজৰাট টাইটান্স দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাত কংগ্ৰেছ আৰু কমিউনিষ্ট দলৰ আই এন ডি আই মিত্ৰজোঁটক সমালোচনা কৰি কয় যে দক্ষিণৰ ৰাজ্য কেৰালাত দুয়োটা দলেই পৰস্পৰৰ শত্ৰু। পশ্চিম ত্ৰিপুৰা আৰু পূব ত্ৰিপুৰা আসনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ হকে আগৰতলাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে কংগ্ৰেছৰ যুৱৰাজে উত্তৰ প্ৰদেশৰ এটা সংসদীয় সমষ্টিত পৰাভূত হোৱাৰ পাছত তেওঁ গৌৰৱ উদ্ধাৰ কৰাৰ উদ্দেশ্যে কেৰালালৈ যায়। বিজেপিয়ে ভ্ৰষ্টাচাৰৰ বিৰোধিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ভ্ৰষ্টাচাৰৰ হকে কাম কৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। কংগ্ৰেছ কমিউনিষ্ট দলক সুবিধাবাদী আখ্যা দি তেওঁ কয় যে দুয়োটা দলেই পূৰ্বক শোষণ কৰাৰ লক্ষ্যৰে কাম কৰি আছিল, কিন্তু বিজেপিৰ নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পাছত তেওঁলোকৰ পূৰ্বক শোষণ কৰাৰ নীতিয়ে দিশ হেৰুৱাইছে। বিজেপি সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দিবলৈ ৰাজ্যবাসীলৈ আহান জনাই তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে অবিৰতভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ লগতে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে। ৰাজ্যখনৰ দুৰ্গম প্ৰান্তৰ পৰা অহা লোকসকলক উদ্দেশ্যি তেওঁ কয় যে তেওঁ 50 বাৰকৈ উত্তৰ পূব ভ্ৰমণ কৰিছে। কিষাণ সন্মান নিধিৰ জৰিয়তে ত্ৰিপুৰাৰ 8 লাখ কৃষকৰ একাউণ্টলৈ পোনপটীয়াকৈ ধন পঠিওৱা হৈছে বুলি তেওঁ উল্লেখ কৰে আৰু কয় যে ৰাজ্যখনৰ 3 লাখতকৈ অধিক মহিলাই ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে। বিগত 10 বছৰত বিজেপিয়ে কৰা কাম কাজসমূহ কেৱল এটা নমুনাহে বুলি উল্লেখ কৰি তেওঁ কয় যে সংকল্প পাত্ৰ শীৰ্ষক দলীয় ইস্তাহাৰে ৰাজ্যখনৰ বাবে সমৃদ্ধি কঢ়িয়াই আনিব। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি গাজিয়াবাদত এখন যুটীয়া সংবাদমেল সম্বোধন কৰে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ৰাহুল গান্ধীয়ে এয়া ভাবাদৰ্শ নিৰ্বাচন বুলি উল্লেখ কৰি কয় যে আই এন ডি আই মিত্ৰজোঁট সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। লোকসভা নিৰ্বাচনৰ পাছত মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি তেওঁ দাবী কৰে আৰু কয় যে এই চৰকাৰে দৰিদ্ৰ মহিলাসকলক 1 লাখ টকা সাহায্য আগবঢ়োৱাৰ লগতে নিবনুৱাসকললৈ সৰ্বাধিক নিয়োগৰ সুবিধা আগবঢ়োৱাৰ লক্ষ্য লৈছে। কৃষকসকলক উপকৃত কৰাৰ উদ্দেশ্যে এম এছ পি অৰ্থাৎ ন্যূনতম সমৰ্থন মূল্য ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ সমস্যা সমাধানৰ বাবে আইন প্ৰণয়ন কৰা হ'ব। সমাজৰ উন্নয়নৰ বাবে জাতি পিয়লৰ প্ৰয়োজন বুলিও তেওঁ মত প্ৰকাশ কৰে। ইপিনে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে কয় যে এইবেলি নিৰ্বাচনে দেশৰ ৰাজনীতিত নতুন দিশৰ সৃষ্টি কৰিব। তেওঁ জনসাধাৰণক ভোট বিভাজন নকৰিবলৈ অনুৰোধ জনায়। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এইটো পৰ্যায়ত অহা 13 মে'ত দেশৰ 9খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰ সমান্তৰণকৈ অন্ধ্ৰপ্ৰদেশৰ 175খন আসনৰ বাবে হ'বলগীয়া এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰু ওড়িশাৰ 28টা সমষ্টিৰ বাবে হ'বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবেও অধিসূচনা জাৰি কৰা হ'ব। অহা শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্ত পৰিব। এই পৰ্যায়ত অহা 7 মে'ত 10খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94খন সংসদীয় আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। প্ৰথম পৰ্যায়ত 5খন আসনৰ বাবে 35গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আটাইকেইখন আসনতে বিজেপি আৰু বিৰোধী ঐক্যমঞ্চৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি অনুমান কৰা হৈছে। এই পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা আৰু কামাখ্যা প্ৰসাদ দাসৰ উপৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ লগতে অসম জাতীয় পৰিষদৰ নেতা নীলজ্যোতি গগৈৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়াসকল কাইলৈ পুৱাৰ ভাগত ই ভি এম আৰু অন্যান্য সামগ্ৰীসহ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ ভোটৰ শক্তিৰে নিৰ্মাণ কৰক শুদ্ধ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাম নৱমী উপলক্ষে আজি দিনৰ 12:16 অযোধ্যাৰ ৰাম মন্দিৰৰ ভগৱান ৰামৰ মূৰ্তিৰ কপালত সূৰ্য তিলক প্ৰজ্বলিত কৰা হয়। আইনা আৰু লেন্স ব্যৱহাৰ কৰি এটা বিশেষ পদ্ধতিৰ জৰিয়তে সূৰ্য তিলক প্ৰজ্বলিত কৰা হৈছে। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা এইবেলি প্ৰথমবাৰৰ বাবে ৰাম নৱমী উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে 12 জানুৱাৰীত আয়োজিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে অংশগ্ৰহণ কৰিছিল। আজি পুৱাৰ ভাগৰে পৰা ভগৱান ৰামৰ দৰ্শনৰ বাবে ভক্তৰ ভিৰ পৰিলক্ষিত হয়। ৰামৰ জন্ম উৎসৱ উপলক্ষে আজি সমগ্ৰ মহানগৰখনত উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। মন্দিৰ সমিতি তথা চৰকাৰে কেইবাখনো আধুনিক পৰ্দাত অযোধ্যা মন্দিৰৰ চৌদিশে হোৱা উদযাপনৰ মুহূৰ্ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল পদ্ধতিৰে ভগৱান ৰামৰ কপালত সূৰ্য তিলক স্থাপন অনুষ্ঠান প্ৰত্যক্ষ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে যে কোটি কোটি ভাৰতীয়ৰ লেখীয়াকৈ তেওঁৰ বাবে এয়া এক আৱেগিক মুহূৰ্ত। তেওঁ লগতে অযোধ্যাৰ মহা ৰাম নৱমীক ঐতিহাসিক আখ্যা দিয়ে। শ্ৰীমোদীয়ে সূৰ্য তিলকে সকলোৰে জীৱনলৈ শক্তি কঢ়িয়াই অনাৰ লগতে দেশৰ গৌৰৱৰ নতুন শিখৰ স্পৰ্শ কৰাৰ বাবে উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে। পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি ৰাম নৱমী উৎসৱ পালন কৰা হয়। এই উপলক্ষে বিভিন্ন ধৰ্মীয় সংস্থাই পূজা তথা ধৰ্মীয় সমদলৰ আয়োজন কৰে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীলৈ ৰাম নৱমী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ ৰাজ্যবাসীলৈ শান্তি শৃংখলা বজাই ৰাখিবলৈ আহান জনায়। ৰাজ্য চৰকাৰে আজি পশ্চিমবংগত ৰাম নৱমী উপলক্ষে বন্ধ ঘোষণা কৰিছে। ৰাজ্যপাল চি ভি অনন্দ বসুৱে কলকাতাৰ দহিঘাটৰ ৰাম মন্দিৰত পূজা অৰ্চনা কৰাৰ লগতে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে দক্ষিণ দিনাজপুৰৰ বিভিন্ন প্ৰান্তত ৰাম নৱমী পূজা আৰু সমাগমত অংশগ্ৰহণ কৰে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি দলীয় প্ৰাৰ্থী ইমৰান মাছুদৰ হৈ চাহৰণপুৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে দেশে ক্ষমতাক নহয় সত্যক পূজা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সত্যক নহয় ক্ষমতাকহে পূজা কৰে। বিজেপি চৰকাৰে সদায় ধনী লোকৰ হকে কাম কৰি অহাৰ বিপৰীতে দুখীয়া লোকে চৰকাৰখনৰ পৰা একো লাভ কৰা নাই বুলি প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে। বিজেপিৰ নিৰ্বাচনী বন্ধ আঁচনি আনি এই তালিকাৰ নামসমূহ গোপনে ৰাখিব বিচাৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে নাম প্ৰকাশৰ নিৰ্দেশ দিয়াৰ বাবে বিজেপিৰ গোপন কথা পোহৰলৈ আহে। চাহাৰণপুৰৰ জনতাৰ কাঠৰ ব্যৱসায় মোদী চৰকাৰৰ বাবে স্তব্ধ হৈছে বুলিও শ্ৰীমতী গান্ধীয়ে অভিযোগ উত্থাপন কৰে। তেওঁ কংগ্ৰেছ নেতৃত্বৰ প্ৰাৰ্থী ইমৰান মাছুদক বিপুল ভোটত জয়লাভ কৰিবলৈ জনসাধাৰণক আহান জনায়। উল্লেখযোগ্য যে অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চাহাৰণপুৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন উত্তেজনাপূৰ্ণ খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক 3 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি কলকাতাৰ নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 223 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সুনীল নাৰিনে 56টা বলত 109 ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ আবেশ খান আৰু কুলদীপ সিঙে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে জছ বাটলাৰৰ অপৰাজিত শতকৰ জৰিয়তে ইনিংছৰ অন্তিমটো বলত বিজয়ৰ লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ ৰিয়ান পৰাগে 14টা বলত 34 ৰানৰ বৰঙণি আগবঢ়ায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগৰতলাৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কয় যে IMDR মিত্ৰজোঁট সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। ৰাম নৱমী উপলক্ষে আজি দিনৰ 12:16 অযোধ্যাৰ ৰাম মন্দিৰৰ ভগৱান ৰামৰ মূৰ্তিৰ কপালত সূৰ্য তিলক স্থাপন কৰা হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কিছু সময়ৰ পাছত গুজৰাট টাইটান্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ ইতিহাস বিমানকে অন্ত পৰি নমস্কাৰ।